وَجَاءَ الْمُعَذِّرُونَ مِنَ الْأَعْرَابِ لِيُؤْذَنَ لَهُمْ وَقَعَدَ الَّذِينَ كَذَبُوا اللَّهَ وَرَسُولَهُ سَيُصِيبُ الَّذِينَ كَفَرُوا مِنْهُمْ عَذَابٌ أَلِيمٌ
আৰু মৰুবাসীসকলৰ মাজৰ কিছুমান লোকে অজুহাত লৈ আহিল যাতে সিহঁতক অব্যাহতি দিয়া হয় আৰু যিসকলে আল্লাহৰ তেওঁ ৰাসূলৰ সৈতে মিছা কৈছিল সিহঁতে বহিয়ে থাকিল সিহঁতৰ মাজৰ যিসকলে কুফুৰি কৰিছে অচিৰেই সিহঁতে যন্ত্ৰণাদায়ক শাস্তি পাব